হিতুবোধেশ 13 অধ্যায়। জ্ঞানবান সন্তানে নিজৰ পিতৃৰ কথা শুনে, কিন্তু নিন্দকে অনুযোগ নুশুনে। মানুহে নিজৰ মুখৰ ফলৰ দ্বাৰাই মংগল ভোগ কৰে, কিন্তু বিশ্বাসঘাতকে অত্যাচাৰলৈ অভিলাষ কৰে। যিজনে নিজৰ মুখ চম্ভালে তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে, কিন্তু যিজনে মুখ বহলকৈ মেলে তেওঁৰ সৰ্বনাশ হয়। এলেহুৱাই ইচ্ছা কৰিলেও একো নাপায়, কিন্তু পৰিশ্ৰমীজনে ইচ্ছা কৰিলে সম্পূৰ্ণভাৱে সন্তুষ্ট হয়। সত্যতাত চলাজনে মিছা কথা ঘীণ কৰে, কিন্তু দুষ্ট লোকে নিজকে বিৰক্ত কৰে আৰু তেওঁ লজ্জাজনক কাৰ্য কৰে। যেতিয়া এজন লোকে সত্যতাত চলে, তেওঁ ন্যায় পথ সুৰক্ষিত কৰে, কিন্তু দুষ্ট লোকসকল তেওঁলোকৰ পাপৰ কাৰণে বিনষ্ট হয়। এনে লোক আছে যিয়ে নিজকে ধনী দেখুৱায়, কিন্তু তেওঁৰ একো নাথাকে। আৰু এনে লোকো আছে যি সকলো দান কৰে, তথাপি তেওঁ প্ৰকৃততেই ধনবান। এজন ধনী লোকে নিজৰ সম্পত্তিৰ দ্বাৰাই নিজৰ জীৱনৰ প্ৰায়চিত্ত কৰিব পাৰে, কিন্তু এজন দুখীয়া তেনেধৰণৰ ভৃত্তি প্ৰদৰ্শনৰ সন্মুখীন নহয়। যিজনে সত্যতা চলে তেওঁৰ প্ৰদীপ প্ৰজ্বলিত হৈ থাকে, কিন্তু দুষ্ট লোকৰ চাকি নুমাই যাব। অহংকাৰে কেৱল বিবাদ জন্মায়, কিন্তু যিসকলে সুপৰামৰ্শ শুনে তেওঁলোকৰ লগত প্ৰজ্ঞা থাকে। অধিক অহংকাৰে সম্পত্তি হ্ৰাস কৰে, কিন্তু যিজনে পৰিশ্ৰমেৰে ধন উপাৰ্জন কৰে তেওঁৰ ধন বৃদ্ধি হয়। যেতিয়া আশা সিদ্ধ হ'বলৈ পলম হয়, তেতিয়া হৃদয় ভাগি পৰে, কিন্তু আকাংক্ষা সিদ্ধ হোৱাই জীৱনৰ বৃক্ষৰ দৰে। যিজনে নিৰ্দেশ অৱজ্ঞা কৰে তেওঁ তাৰ আলোচনাৰ বিষয় হ'ব, কিন্তু যিজনে আজ্ঞা সন্মান কৰে তেওঁ পুৰস্কাৰ পায়। জ্ঞানী লোকৰ শিক্ষা জীৱনৰ ভুমুকস্বৰূপ হয়, মৃত্যু ফাণ্ডৰ পৰা তোমাক আঁতৰাই ৰাখিব। ভাল অন্তৰ্দৃষ্টিৰে অনুগ্ৰহ জয় কৰে, কিন্তু বিশ্বাসঘাতকসকলৰ পথ দুৰ্গম। জ্ঞানে প্ৰতিটো সিদ্ধান্ত লওঁতে সুবিবেচনা কৰে, কিন্তু অজ্ঞানী লোকে মূৰ্খতা বিস্তাৰ কৰে। দুষ্ট বাৰ্তাবাহক সমস্যাত পৰে, কিন্তু এজন বিশ্বাসী দূতে পুনৰ মিলন কৰায়। যিজনে নিয়মানুৱৰ্তিতা অগ্ৰাহ্য কৰে তেওঁ দৰিদ্ৰ হয় আৰু লাজত পৰে, কিন্তু যিজনে শুধৰণিৰ পৰা শিক্ষা গ্ৰহণ কৰে তেওঁ সন্মান পায়। বাঞ্ছা সিদ্ধিয়ে আত্মা সন্তুষ্টি দিয়ে, কিন্তু অজ্ঞানী লোকে বেয়াৰ পৰা আঁতৰি আহিবলৈ ইচ্ছা নকৰে। জ্ঞানী লোকৰ সংগত থাকা তাতে তুমিও জ্ঞানী হ'বা, কিন্তু অজ্ঞানী লোকৰ সংগীয়ে কষ্ট ভোগ কৰিব। দুৰ্যোগে পাপীৰ পাছত দৌৰ মাৰে, কিন্তু যিসকলে সত্যতাত চলে তেওঁলোকে উত্তম পুৰস্কাৰ পায়। ভাল ব্যক্তিয়ে নিজৰ নাতি নাতিনীয়েকৰ বাবে উত্তৰাধিকাৰ এৰি যায়, কিন্তু পাপীৰ ধন সম্পত্তি সত্যতাত চলাজনৰ বাবে সংৰক্ষিত হয়। দুখীয়াসকলে নতুন মাটি চহালে বহুতো শস্য উৎপন্ন হয়, কিন্তু অন্যায়ৰ দ্বাৰাই ই নষ্ট হয়। যিজনে নিজৰ সন্তানক নিয়মানুৱৰ্তিতাত নচলায় তেওঁ তাক ঘীণ কৰে, কিন্তু যিজনে তাক প্ৰেম কৰে তেওঁ উচিত সময়ত তাক শাস্তিও দিয়ে। যিসকলে সত্যতাত চলে তেওঁলোকে হেঁপাহ পলোৱাকৈ আহাৰ খায়, কিন্তু দুষ্ট লোক সদায় ভোকত থাকে।